হিতুপদেশ দ অধ্যায় চলোমনৰ নীতিবাক্য চলোমনৰ নীতিবাক্য জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে, কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে। দুষ্টতাৰে অৰ্জন কৰা ধন সম্পত্তিৰ কোনো মূল্য নাই, কিন্তু সত্যতাৰে কাৰ্য কৰাজনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে। যিসকলে সত্যতাৰে কাৰ্য কৰে জিহুৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে, কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পূৰ্ণ কৰে। এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনবান কৰে। গ্ৰীষ্মকালত বুদ্ধিমান পুত্ৰই শস্য চপায়, কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকাজন লজ্জাজনক পুত্ৰ। সত্যতাৰে কাৰ্য কৰাজনৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আহে, কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ। সত্যতাৰ কাৰ্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ, কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ'ব। যিসকল লোক সচেতন তেওঁলোকে আজ্ঞা পালন কৰে, কিন্তু অধিক কথা কোৱা মূৰ্খ লোক ধ্বংসৰ পথত যায়। যিজনে সিদ্ধতাৰূপ পথত খোজ দিয়ে তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে তেওঁক বিচাৰি উলিওৱা হ'ব। চকুৰে ইংগিত কৰাজনে দুখ দিয়ে, কিন্তু কথকী মূৰ্খ লোক পতিত হয়। সত্যতাৰে চলাজনৰ মুখ জীৱনৰ ভুমুকস্বৰূপ, কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে। ঘৃণাই বিবাদ জন্মায়, কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে। সুবিবেচক লোকৰ ওঠত প্ৰজ্ঞা পোৱা যায়, কিন্তু পিঠিত চেকনি জ্ঞানশূন্য লোকৰ বাবে হয়। জ্ঞানী লোকে জ্ঞান সংৰক্ষিত কৰে, কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে। ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ়নগৰ, কিন্তু দৰিদ্ৰ লোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ। সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে, দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে। যিজনে নিয়মানুৱৰ্তিতাত চলে তেওঁ জীৱনৰ পথত চলে, কিন্তু যিজনে অনুযোগ অমান্য কৰে তেওঁ বিপথে যায়। যিজনে ঘৃণা গোপনে ৰাখে তেওঁ মিছলীয়া উঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে তেওঁ মূৰ্খ হয়। অধিক কথাত অপৰাধৰ অভাৱ নাই, কিন্তু যিজনে কথা কওঁতে সাৱধান হয় তেওঁ জ্ঞানী। যিজনে সত্যতাৰ কথা কয় তেওঁ জিভা শুদ্ধ ৰূপৰ দৰে, দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে। সত্যতাৰে কাৰ্য কৰা লোকৰ উঠে অনেকক প্ৰতিপালন কৰে, কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খ লোকৰ মৃত্যু হয়। জিহুৱাৰ আশীৰ্বাদে ধনবান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে। দুষ্টতা মূৰ্খই খেলা খেলস্বৰূপ, কিন্তু প্ৰজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক। দুষ্ট লোকে যিহলৈ ভয় কৰে সেয়ে তালৈ ঘটে, কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়। দুষ্ট লোক ধুমুহাৰ দৰে সেয়ে অতিক্ৰম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে তেওঁলোক চিৰস্থায়ী ভিত্তিমূল স্বৰূপ। দাঁতৰ বাবে শিকা আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা। জিহুৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে, কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব। সৎকাৰ্য কৰাজনৰ আশা আনন্দজনক, কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ'ব। যিসকল লোকে পথত চলে তেওঁলোকক জিহুৱাই ৰক্ষা কৰে, কিন্তু দুষ্ট লোকৰ বাবে সেয়ে সৰ্বনাশ স্বৰূপ। যিসকলে সৎকাৰ্য কৰে তেওঁলোক কেতিয়াও লৰচৰ নহ'ব, কিন্তু দুষ্ট লোক দেশত অৱশিষ্ট নাথাকিব। যিসকল লোকে সৎকাৰ্য কৰে তেওঁলোকৰ মুখৰ পৰা প্ৰজ্ঞা ওলায়, কিন্তু উশৃংখল জিভা কাটি পেলোৱা হ'ব। যিসকল লোক সকলৰ উঠে সৎকাৰ্য কৰে তেওঁলোকৰ উঠে গ্ৰহণীয় কি সেই বিষয়ে জানে। কিন্তু দুষ্ট লোকৰ মুখে উশৃংখলতা কি সেই বিষয়ে জানে।